এইয়া আকাশবাণী। বাতৰি পঢ়িছো পুলক গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে তিনিখন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। বিজ্ঞান আৰু প্ৰযুক্তিৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আজি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি 2024 মুকলি কৰে। লাওছস্থিত ভাৰতীয় দূতাবাসে বুকেও প্ৰদেশৰ গোল্ডেন ট্ৰায়েংগল বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আৱদ্ধ 47 জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে কৈছে যে অহা 5 বছৰত 10খন নতুন আয়ুষ প্ৰতিষ্ঠান মুকলি কৰা হ'ব আৰু ভাৰতৰ লুবিডা ফ্ৰান্সিছে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ SH1 শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে তিনিখন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ অংশস্বৰূপে শুভাৰম্ভ কৰা এই অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীকেইখন মিৰাট, লক্ষ্ণৌ, মাডুৰাই, বেংগালুৰু আৰু চেন্নাই নাগৰ ৰেল পথেৰে চলাচল কৰিব। ৰেলগাড়ীকেইখন মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান দেশৰ বিকাশৰ যাত্ৰাত উত্তৰৰ পৰা দক্ষিণলৈ নতুন অধ্যায়ৰ সূচনা হৈছে। তেওঁ কয় যে বন্দে ভাৰত ৰেলগাড়ীৰ সম্প্ৰসাৰণৰ জৰিয়তে দেশ ক্ৰমে বিকশিত ভাৰতৰ লক্ষ্যলৈ ধাৱমান হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজি মুকলি কৰা বন্দে ভাৰত ৰেলগাড়ী তিনিখনে কেইবাখনো গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক চহৰক সংযোগ কৰিব। এই ৰেলগাড়ীয়ে মন্দিৰ মহানগৰ মাডুৰাইক তথ্য প্ৰযুক্তি মহানগৰ বেংগালুৰুৰ সৈতে সংযোগ কৰিব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে বন্দে ভাৰত আধুনিক ভাৰতীয় ৰেলৱেৰ নতুন পৰিচয়ৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে বৰ্তমান দেশৰ প্ৰতিখন চহৰ আৰু প্ৰতিটো ৰেলপথত বন্দে ভাৰত ৰেলগাড়ীৰ চাহিদা দেখা গৈছে। এই দ্ৰুতবেগী ৰেলগাড়ীয়ে মানুহক ব্যৱসায় সম্প্ৰসাৰণৰ লগতে নিয়োগ সৃষ্টি আৰু সপোন পূৰণত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশত সম্প্ৰতি 102খন বন্দে ভাৰত ৰেলগাড়ীৰ সেৱা অব্যাহত আছে। শ্ৰীমোদীয়ে কয় যে দেশত ৰেল ষ্টেচনসমূহত আমূল পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু সৰু ৰেল ষ্টেচনসমূহকো বিমান বন্দৰৰ দৰে অত্যাধুনিক সা সুবিধাৰে সজ্জিত কৰি তোলা হৈছে। ৰেল বিভাগে দুখীয়াৰ পৰা মধ্যবিত্ত শ্ৰেণীলৈকে সকলোৰে বাবে আৰামদায়ক যাত্ৰা সুনিশ্চিত কৰাৰ কাৰ্য অব্যাহত ৰাখিব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ঘৰুৱা আন্তঃগাঁথনিৰ বিকাশে দুখীয়া লোকসকলৰ সবলীকৰণ আৰু দৰিদ্ৰতা দূৰীকৰণত সহায় কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'বৰ বাবে দাক্ষিণাত্য ৰাজ্যসমূহত দ্ৰুত উন্নয়ন অতিকে প্ৰয়োজনীয়। এইবাৰৰ বাজেটত তামিলনাডুৰ ৰেল বাজেটৰ বাবে 6,000 কোটিৰো অধিক টকা আবণ্টন দিয়া হৈছে আৰু এই পৰিমাণ 2014 চনৰ তুলনাত 7 গুণ অধিক। এই উপলক্ষে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে স্বাধীন হোৱাৰ পাছত ৰেলৱেত প্ৰযুক্তি আৰু বিনিয়োগৰ অভাৱ আছিল আৰু দশক দশক ধৰি খণ্ডটোত কোনো পৰিৱৰ্তনৰ সূচনা হোৱা নাছিল। ৰেলৱে এটা প্ৰযুক্তিগত প্ৰতিষ্ঠান যদিও ইয়াৰ ৰাজনীতিকৰণ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীবৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেলৱে খণ্ডত ভালেমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰিছে আৰু খণ্ডটোত বিনিয়োগ 10 গুণ পৰ্যন্ত বৃদ্ধি কৰিছে আৰু নতুন প্ৰযুক্তি আঁকোৱালি লবলৈ অনুপ্ৰাণিত কৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 10 বছৰত ৰেল নেটৱৰ্কত 31,180 কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰেলপথ সংযোজিত কৰা হৈছে আৰু প্ৰতিদিনে 14 কিলোমিটাৰ ৰেলপথ নিৰ্মাণ কৰি থকা হৈছে। 1,326টা ৰেল ষ্টেচন নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু বন্দে মেট্ৰ'ৰ পৰীক্ষামূলক সেৱা অব্যাহত আছে আৰু বন্দে শ্লিপাৰ শ্ৰেণীৰ ৰেলগাড়ীৰ পৰীক্ষামূলক যাত্ৰা শীঘ্ৰে আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে থলুৱাভাৱে বিকশাই তোলা কবচ প্ৰযুক্তি যুদ্ধকালীন ক্ষীপ্ৰতাৰে সমগ্ৰ দেশত ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে 3দিনীয়া ভ্ৰমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে প্ৰধানমন্ত্ৰী মোদী ব্ৰুনেইৰ চুলতান হাজী হাছনল বুলকিয়াৰ আমন্ত্ৰণ মৰ্মে 3 ছেপ্টেম্বৰত ব্ৰুনেইৰ ডাৰুছালেমত উপস্থিত হ'ব। এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ব্ৰুনেই যাত্ৰা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। শ্ৰীজয়ছৱালে কয় যে প্ৰধানমন্ত্ৰী মোদী তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ ৱঙৰ নিমন্ত্ৰণ মৰ্মে বুধবাৰে ছিংগাপুৰত উপস্থিত হ'ব। বাংলাদেশৰ বান সন্দৰ্ভত ভাৰতক জগৰীয়া কৰি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি বিদেশ মন্ত্ৰালয়ে খণ্ডন কৰিছে। সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এনেধৰণৰ বাতৰি বিভান্তিকৰ আৰু তথ্যগতভাৱে ভুল। তেওঁ কয় যে সংবাদ মাধ্যমৰ বাতৰিত ভাৰতে বৰ্তমানৰ জলসম্পদ ব্যৱস্থাপনাৰ যুটীয়া ব্যৱস্থাৰ জৰিয়তে বাংলাদেশৰ সৈতে নিয়মীয়াভাৱে গুৰুত্বপূৰ্ণ তথ্যৰ আদান প্ৰদান কৰাৰ বিষয়টোক সংবাদ মাধ্যমৰ বাতৰিত আওকাণ কৰা হৈছে। ইউক্ৰেইন সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শেহতীয়া উচ্চ পৰ্যায়ৰ ভ্ৰমণত কিভ মহলৰ সৈতে হোৱা ভাৰতৰ দ্বিপাক্ষিক আলোচনাৰ পৰা পথ ওলোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে ভাৰতৰ এই ভ্ৰমণে শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ পথ প্ৰশস্ত কৰিব আৰু ইউক্ৰেইনৰ সংঘৰ্ষৰ সমাধান সম্পৰ্কে অধিক দূৰদৰ্শী আলোচনাৰ সুযোগ প্ৰদান কৰিব বুলি বিশ্বাস কৰে। বিজ্ঞান আৰু প্ৰযুক্তিৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি 2024 মুকলি কৰে। সংবাদ মাধ্যমৰ আগত ডঃ সিঙে কয় যে এই নীতিৰ ফলত দেশৰ উচ্চ ক্ষমতাসম্পন্ন জৈৱ উৎপাদনৰ পৰিমাণ বৃদ্ধি হ'ব। তেওঁ লগতে কয় যে বিশ্বৰ ভৱিষ্যতৰ অৰ্থব্যৱস্থা জৈৱ অৰ্থব্যৱস্থাৰে পৰিচালিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই চলিত মাহৰ 24 তাৰিখে এই বায়ো ইথি নীতিত অনুমোদন জনায়। লাওস্থিত ভাৰতীয় দূতাবাসে বুকেও প্ৰদেশৰ গোল্ডেন ট্ৰায়েংগল বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আবদ্ধ 47 জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে লাওছ কৰ্তৃপক্ষই বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত অবৈধ কাম কাজৰ বিৰুদ্ধে অভিযান চলাই 29 গৰাকী লোকক চমজাই দিয়া বুলি প্ৰকাশ কৰিছে। দূতাবাসে লগতে বাকী 18 জন লোকে পোনপটীয়াকৈ দূতাবাসৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিছে। লাওছত থকা ভাৰতীয় ৰাষ্ট্ৰদূত প্ৰসন্ন আগৰৱালে ৱেণ্টিয়ানত উপস্থিত হোৱাত উদ্ধাৰ কৰা লোককেইজনক আদৰণি জনাই আৰু লোককেইজনে সন্মুখীন হোৱা প্ৰত্যাহান আৰু ভৱিষ্যত পদক্ষেপ সম্পৰ্কে আলোচনা কৰে। ইপিনে দূতাবাসে উদ্ধাৰ কৰা লোককেইজনক স্বদেশলৈ ঘূৰাই পঠিওৱাৰ বাবে লাওছ কৰ্তৃপক্ষৰ সৈতে প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে। বৰ্তমানলৈকে 30 গৰাকী লোক ভাৰতলৈ ঘূৰি আহিছে অথবা ঘূৰি অহাৰ পথত আছে। বাকী 17 জন লোকে যাত্ৰাৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ হোৱালৈ বাট চাই আছে। আয়ুষ মন্ত্ৰী প্ৰতাপৰাও যাদৱে কৈছে যে অহা 5 বছৰত 10খন নতুন আয়ুষ প্ৰতিষ্ঠান মুকলি কৰা হ'ব। তেওঁ আজি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ এটা অনুষ্ঠানত ভাষণ দি এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আয়ুৰ্বেদক প্ৰত্যেক ঘৰলৈ লৈ যোৱা প্ৰধানমন্ত্ৰীৰ প্ৰয়াস পূৰণ কৰিবলৈ মন্ত্ৰালয় বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে কয় যে যোগ আৰু আয়ুৰ্বেদৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে আৰু ইয়াৰ গ্ৰহণযোগ্যতা দ্ৰুতভাৱে বৃদ্ধি পাইছে। দেশৰ আয়ুষ প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণে পৰম্পৰাগত চিকিৎসা প্ৰণালীৰো সম্প্ৰসাৰণ ঘটাব আৰু ইয়াৰ পৰা প্ৰত্যেকগৰাকী ভাৰতীয় লাভান্বিত হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ আন এগৰাকী প্ৰতিষ্ঠাপক নেতা লবিন হেমব্ৰমে আজি দলটোৰ নেতা চম্পাই ছোৰেনৰ পাছত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। শ্ৰী হেমব্ৰম হৈছে বৰিয় বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক। আজিৰ অনুষ্ঠানত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ সহ দায়িত্বত থকা বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি বাবুলাল মাৰাণ্ডী উপস্থিত থাকে। হেমব্ৰমে কয় যে তেওঁ জনজাতীয় পৰিচয় আৰু অস্তিত্ব ৰক্ষাৰ বাবে বিজেপিত যোগদান কৰিছে, যিটো বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ফলত ৰাজ্যখনৰ চাওতাল পৰগণা অঞ্চলৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে। এইবাৰৰ লোকসভা নিৰ্বাচনত জে এম এম দলীয় টিকেটৰ পৰা বঞ্চিত হৈ তেওঁ ৰাজমহল সংসদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জে এম এম প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে পেৰিছ অলিম্পিকৰ মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ SH1 শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত 211.1 পইণ্টেৰে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ইৰাণৰ এছ জৱান মাৰ্ধিয়ে এই শিতানত সোণৰ আৰু তুৰস্কৰ এ উজগানে ৰূপৰ পদক লাভ কৰে। ভাৰতে প্ৰতিযোগিতাত বৰ্তমানলৈকে 1টা সোণ, 1টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 3খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। বিজ্ঞান আৰু প্ৰযুক্তিৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত অৰ্থব্যৱস্থা, পৰিৱেশ আৰু নিয়োগৰ বাবে জৈৱ প্ৰযুক্তি নীতি 2024 মুকলি কৰে। লাওস্থিত ভাৰতীয় দূতাবাসে বুকেও প্ৰদেশৰ গোল্ডেন ট্ৰায়েংগল বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত অৱস্থিত চাইবাৰ কেলেংকাৰী কেন্দ্ৰত আবদ্ধ 47 জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে। আৰু ভাৰতৰ ৰুবিনা ফ্ৰান্সিছে পেৰিছ অলিম্পিকৰ মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টলৰ SH1 শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।